জোহনে লিখা শুভবাৰ্তা দুই অধ্যায়। কান্না নগৰৰ বিয়াত যীশুৰ প্ৰথম আচৰিত চিন। তিনিদিনৰ দিনা গালিল প্ৰদেশৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীশুৰ মাক তাত আছিল। সেই বিয়ালৈ যীশু আৰু তেওঁৰ শিষ্যসকলকো নিমন্ত্ৰণ কৰা হৈছিল। পাছত যেতিয়া দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীশুৰ মাকে আহি যীশুক ক'লে, তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হ'ল। যীশুৱে তেওঁক ক'লে, হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই। তেওঁৰ মাকে দাসসকলক ক'লে, এওঁ তোমালোকক যিহকে কয় তাকে কৰিবা হওক। সেই ঠাইতে ইহুদীসকলৰ ৰীতি অনুসাৰে শুচি হ'বৰ কাৰণে পাথৰৰ ছয়টা পানী থোৱা শিলৰ পাত্ৰ আছিল। সেইবোৰৰ প্ৰত্যেকতে প্ৰায় 80 পৰা 120 লিটাৰ পানী ধৰে। যীশুৱে দাসবোৰক ক'লে, এই পাত্ৰকেইটাত পানী ভৰাই দিয়া। দাসবোৰে তেতিয়া সেই পাত্ৰকেইটাৰ কাণলৈকে পূৰ্ণ কৰি পানী ভৰাই দিলে। তাৰপাছত যীশুৱে সিহঁতক ক'লে, এতিয়া তাৰ পৰা অলপ উলিয়াই ভোজৰ অধিকাৰীৰ ওচৰলৈ লৈ যোৱা, যাতে দাসবোৰে সেইদৰে কৰিলে। ভোজৰ অধিকাৰীয়ে পানীৰ পৰা পোৱা সেই দ্ৰাক্ষাৰস চাকি চায়, কিন্তু সেই ৰস ক'ৰ পৰা আহিল তেওঁ নাজানিলে। যি দাসবোৰে পানী তুলিছিল সিহঁতেহে জানিলে। তেতিয়া ভোজৰ অধিকাৰীয়ে দৰাক মাতি ক'লে, সাধাৰণতে সকলো মানুহে প্ৰথমে উত্তম দ্ৰাক্ষাৰস পৰিৱেশন কৰে আৰু অতিথিসকলে সেয়া ইচ্ছামতে খোৱাৰ পাছত তেওঁলোকক আগতকৈ নিম্নমানৰ দ্ৰাক্ষাৰস পৰিৱেশন কৰে, কিন্তু তোমালোকে হ'লে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা। গালিল প্ৰদেশৰ কান্না নগৰত এই প্ৰথম আচৰিত চিহ্নৰ কাৰ্য কৰি যীশুৱে নিজৰ মহিমা প্ৰকাশ কৰিলে। তাতে তেওঁৰ শিষ্যসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। তাৰ পাছত যীশুৱে তেওঁৰ মাক, ভায়েকহঁত আৰু শিষ্যসকলৰ সৈতে কফৰনাহমলৈ গ'ল আৰু তাতে তেওঁলোক কিছুদিন থাকিল। যীশুৱে জেৰুচালেমলৈ গৈ মন্দিৰ পৰিষ্কাৰ কৰা। ইহুদীসকলৰ নিষ্ঠা পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীশু জেৰুচালেমলৈ গ'ল। তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোকসকলে হাড় গৰু, মেৰ, কপৌ, চৰাই বেচি আছে আৰু ধন হলোৱা লোকসকলো তাত বহি আছে। তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ল'লে আৰু সেইডালেৰে হাড় গৰু মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে আৰু ধন হলোৱাসকলৰ টকা পইচা সকলো বাকী দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে। যিসকলে পাৰ চৰাই বেচিছিল তেওঁলোককো ক'লে, ইয়াৰ পৰা এইবোৰ লৈ যোৱা, মোৰ পিতৃগৃহক ব্যৱসায়ৰ গৃহ নকৰিবা। ইয়াতে শাস্ত্ৰত লিখা আছে এই কথা তেওঁৰ শিষ্যসকলৰ মনত পৰিল, তোমাৰ গৃহৰ প্ৰতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব। তেতিয়া ইহুদী নেতাসকলে যীশুক সুধিলে, এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্ৰমাণ তুমি আমাক দেখুৱাব পাৰিবা? যীশুৱে তেওঁলোকক ক'লে, তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনিদিনত তাক তুলি ধৰিম। তেতিয়া ইহুদীসকলে ক'লে, এই মন্দিৰ নিৰ্মাণ কৰোঁতে 40 বছৰ লাগিছিল আৰু তুমি তাক 3 দিনতে তুলিবানে? কিন্তু যীশুৱে মন্দিৰৰ বুলি নিজৰ দেশ মন্দিৰৰ বিষয়ে লৈহে সেই কথা কৈছিল। সেয়ে পাছত যেতিয়া যীশুক মৃত লোকৰ মাজৰ পৰা তোলা হ'ল, তেতিয়া তেওঁৰ শিষ্যসকলৰ মনত পৰিল যে তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে ধৰ্মশাস্ত্ৰৰ কথাত আৰু যীশুৰ এই কথাত বিশ্বাস কৰিলে। নিষ্ঠা পৰ্বৰ সময়ত জেৰুচালেমত থাকোঁতে যীশুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে। কিন্তু যীশুৱে ক'লে, তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল। মানুহৰ সম্পৰ্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল, কিয়নো মানুহৰ অন্তৰত কি আছে তেওঁ নিজেই তাক জানিছিল।